21 নং ছবি শূন্য ক্ৰুচ। যীশুৱে কিয় ক্ৰুচত মৰিছিল? পাপীসকলক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ যীশুৱে মৰিছিল। যীশুৱে কেতিয়াও পাপ কৰা নাছিল, কিন্তু আমাক ঈশ্বৰৰ পৰা পৃথক কৰা যি পাপ তাক দূৰ কৰিবলৈহে মৰিছিল। সেই ক্ৰুচে আমাক সোঁৱৰাই দিয়ে যে যীশু দাগ নথকা ঈশ্বৰৰ মেৰ আছিল, তেওঁ আমাৰ কাৰণে বলি হৈছিল। যেতিয়া আমি যীশুক বিশ্বাস কৰো আৰু মন পালতাই আহো, ঈশ্বৰে আমাৰ পাপবোৰ ক্ষমা কৰে। যীশুৱে আমাক ঈশ্বৰৰ সন্তান কৰে। তলত দিয়া ছবিয়ে তাক বুজি পোৱাত আপোনাক সহায় কৰিব যে এজন বিশ্বাসী হোৱা মানে কি বুজাইছে।